এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাজ্যৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তি মৰ্মে 4,000 কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি দেশৰ মুঠ 46টা প্ৰকল্প অসুৰক্ষিত আৰু বিপদজনক বুলি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়কৰ প্ৰকাশ, উৰিয়ামঘাটৰ উচ্ছেদৰ পৰৱৰ্তী পদক্ষেপ হিচাপে সোণাৰীবিলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন, সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত গুৱাহাটীত আজি সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠান, আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ ইৰ এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ শ্বিলং লাজঙক 2-1 ব্যৱধানত পৰাস্ত। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে বিশেষ পেকেজৰ অধীনত 4,250 কোটি টকা আবণ্টনত অনুমোদন জনাইছে। ৰাজ্যৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিমৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে 4,000 কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত অনুমোদন জনায়। 2023 চনত আলফাৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 3,000 কোটি টকাত অনুমোদন জনোৱা হৈছে। একেদৰে বিদ্ৰোহী সংগঠন DNLA আৰু ডিমাছা পিপলছ ছুপ্ৰিম কাউন্সিলৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 500 কোটি টকাৰ আবণ্টনত মন্ত্ৰীসভাই অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি এইদৰে কয়। ৰাজ্যখনৰ আদিবাসী বসতি প্ৰধান গাঁওসমূহৰ উন্নয়নৰ বাবেও মন্ত্ৰীসভাই 500 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। একেদৰে ত্ৰিপুৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজিৰ অধীনত 250 কোটি টকা আবণ্টন দিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকললৈ 2025-26 বিত্তীয় বৰ্ষৰ বাবে 12,000 কোটি টকাৰ ৰাজসাহায্য প্ৰদানত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে 10,33,00,000ৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীলৈ মন্ত্ৰীসভাই 30,000 কোটি টকাৰ ক্ষতিপূৰণত অনুমোদন দিছে। 3টা ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLলৈ এই ধনৰাশি আবণ্টন দিয়া হ'ব। তদুপৰি কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে 4,200 কোটি টকা আবণ্টনতো কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি দেশৰ মুঠ 46টা প্ৰকল্প অসুৰক্ষিত তথা বিপদজনক বুলি শক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ উত্তৰত শ্ৰীনায়কে কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ উদ্ধৃতিৰে কয় যে সাগৰ পৃষ্ঠৰ পৰা 1,500 মিটাৰ উচ্চতাত অৱস্থান কৰা যিকোনো অৱবাহিকাৰ প্ৰথম জলবিদ্যুৎ প্ৰকল্পক কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে অসুৰক্ষিত বুলি বিবেচনা কৰাৰ লগতে ইয়াত সুৰক্ষামূলকভাৱে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পসমূহত আগতীয়া সকিয়নি তথা সতৰ্কতামূলক ব্যৱস্থা ৰূপায়ণ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে অসুৰক্ষিত জলবিদ্যুৎ প্ৰকল্পৰ তালিকাত অৰুণাচল প্ৰদেশৰ 405 মেগাৱাটৰ নামনি পেনিয়ৰ আৰু 600 মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প আছে। উৰিয়ামঘাটৰ উচ্ছেদৰ পৰৱৰ্তী পদক্ষেপ হিচাপে সোণাৰীবিলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেউজ বনানীকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ 2 নম্বৰ নেঘেৰীবিলত অবৈধভাৱে বাস কৰা 205টা পৰিয়ালৰ ভিতৰত 146টা পৰিয়ালক উচ্ছেদ কৰে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধ শতাধিক এক্সকেভেটৰ, কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হয়। পাছত নেঘেৰীবিলত ৰাজ্যৰ বিশেষ মুখ্য সচিব MK যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সচিবগৰাকীয়ে অঞ্চলটোত পুনৰ 16 আগষ্টৰ পৰা উচ্ছেদ চলিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে উৰিয়ামঘাটতো 15 আগষ্টৰ পাছত পুনৰ উচ্ছেদ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। ইপিনে নেঘেৰীবিলত উচ্ছেদিত ভূমিক নগালোকে নিজৰ বুলি দাবী কৰা সন্দৰ্ভত শ্ৰীযাদৱে কয় যে অসম আৰু নাগালেণ্ড চৰকাৰে বিষয়টো আলোচনা কৰি মীমাংসা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে গৃহমন্ত্ৰীগৰাকীয়ে অহা 29 আগষ্টত গুৱাহাটীত নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শ্ৰীশ্বাহে NDAৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশ ল'ব। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিষয়েও প্ৰকাশ কৰে।
29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব। অসমৰ নৱনিৰ্মিত ৰাজভৱন তেখেতে উদ্বোধন কৰিব। দুপৰীয়া তেখেতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গঠবন্ধন বা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ বিজয়ী প্ৰাৰ্থীসকলক লৈ এখন পঞ্চায়ত সন্মিলনত ভাষণ দিব আৰু বিয়লি অমিত শ্বাহ ডাঙৰীয়াই গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীৰ মুখ্য অতিথিৰূপে যোগদান কৰিব। তদ্ৰূপ 8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়লৈ আহিব। দেশৰ প্ৰথমটো বায় ৰিফাইনেৰী তেখেতে উদ্বোধন কৰিব। 4,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বায় ৰিফাইনেৰীটো উদ্বোধনৰ কাৰণে প্ৰস্তুত হৈ উঠিছে। দুপৰীয়া মঙলদৈ তেখেতে গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব, দৰং মেডিকেল কলেজৰ শিলান্যাস কৰিব, নাৰেঙ্গী কুৰুৱা দলঙৰো আধাৰশিলা স্থাপন কৰিব। 8 তাৰিখে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথিৰূপে যোগদান কৰিব।
সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ন্যাসৰ উপসভাপতি সঞ্জীৱ ফুকনে কয় যে আজি কমলা শইকীয়াৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকীত যশস্বী সাংবাদিক, লেখক, গৱেষক, মানৱাধিকাৰ প্ৰবক্তা সঞ্জয় হাজৰিকাই স্মাৰক বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু চিত্ৰশিল্পী কাৰ্টুনিষ্ট চম্পক বৰবৰাক ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব। উল্লেখযোগ্য যে সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত 2002 চনৰ পৰা প্ৰতিবছৰে আজিৰ এই দিনটোতে অসমৰ প্ৰথমজন শ্বহীদ সাংবাদিক, মুক্তিযোদ্ধা, সমাজকৰ্মী কমলা শইকীয়াৰ স্মৃতিত স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি পদ প্ৰাদেশিকৰণ হোৱা সত্ত্বেও নিয়মীয়া দৰমহা লাভৰ পৰা বঞ্চিত বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰত লোকসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এখন লেখ আবেদনৰ শুনানিৰ অন্তত জাৰি কৰা নিৰ্দেশটোত অনাশৈক্ষিক পদবোৰৰ ভিতৰত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক সামৰি লৈছে। এইসকল কৰ্মচাৰী বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু হাইস্কুলত কৰ্মৰত হৈ আছে। উল্লেখযোগ্য যে 2018 চনত অসম চৰকাৰে পদ প্ৰাদেশিকৰণ আইনখনত অনাশৈক্ষিক পদত কৰ্মৰতসকলৰ চাকৰি নিয়মীয়া নকৰি তেওঁলোকক স্থায়ী দৰমহা শিতানত অন্তৰ্ভুক্ত কৰিছিল। কালি জাৰি কৰা এই নিৰ্দেশটোত ন্যায়ালয়ে কয় যে কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি কিমান হ'ব সেয়া শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিব। ন্যায়ালয়ৰ এই নিৰ্দেশৰ জাননী বিভাগৰ হাতত পৰাৰ 8 সপ্তাহৰ ভিতৰতে এই কাম সম্পন্ন কৰিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। গুৱাহাটীত আজিৰে পৰা 21 আগষ্টলৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত হস্তনিৰ্মিত শিল্পকৰ্ম, জনগোষ্ঠীয় বস্ত্ৰশিল্প, জৈৱিকভাৱে উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু মত বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কালি ভাৰতীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ আয়োগৰ উত্তৰ পূব মণ্ডলৰ এটা প্ৰতিনিধি দলে কৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰি এই প্ৰদৰ্শনী সন্দৰ্ভত আনুষ্ঠানিকভাৱে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে এই পদক্ষেপে নতুন উদ্যমীসকলক উদ্যোগ খণ্ডলৈ অধিক আকৰ্ষিত কৰিব বুলি আশা কৰিব পাৰি। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ আনটোল্ড ষ্টৰিজ অৱ দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাই ফোনযোগে অংশগ্ৰহণ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 03612661876 আৰু 03612662325। 79 সংখ্যক স্বাধীনতা দিবস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপৰ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কালি এখন সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী বিষয়া, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত কালি নৰ্থ ইষ্ট ইউনাইটেড FCয়ে শ্বিলং লাজং দলক 2-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধতে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 1-0 অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ দ্বিতীয়াৰ্ধত শ্বিলং লাজঙে 81 মিনিটত এটা গ'ল দি সমতা স্থাপন কৰে, যদিও ইয়াৰ খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেডৰ ফৰৱাৰ্ড খেলুৱৈ আলাদিন আজাৰীয়ে আন এটা গ'ল দি দলটোক জয়ৰ দিশে লৈ যায়। এই জয়ৰ সুবাদত নৰ্থ ইষ্ট ইউনাইটেড FC প্ৰতিযোগিতাৰ গ্ৰুপ ইৰ শীৰ্ষস্থানত আছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বাতৰিৰ বাবে এক চেণ্ডেলত AR নিউজ GHY আৰু ইনষ্টাগ্ৰামত AR নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ বিৰুদ্ধে কালি ৰাজ্যৰ ভিন ভিন প্ৰান্তত কেইবাটাও দল সংগঠনে প্ৰতিবাদ কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিৰ শীৰ্ষস্থান দিয়াৰ লগতে দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যত ভোটাৰ কাৰ্ড পৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰতিখন জিলাৰ নিৰ্বাচনী বিষয়াক সাজু হ'বৰ বাবেও নিৰ্দেশ দিয়া হৈছে। আমাৰ অসম কাকতৰ এই বাতৰিৰ শিৰোনাম ছাৰ আহি আছে অসমতো জাননী জাৰি। দ্য টাইমছ অব ইণ্ডিয়া কাকতে অসম আৰু ত্ৰিপুৰাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰই 4,250 কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ বাতৰি প্ৰকাশ কৰিছে। শিৱসাগৰত অনুষ্ঠিত ছিংটন বৈঠকৰ সিদ্ধান্ত অনুসৰি 15 আগষ্টৰ পূৰ্বে সন্দেহযুক্ত বাংলাদেশীক উজনি অসম এৰাৰ নিৰ্দেশ দিয়াৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিৰে দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম 15 আগষ্টৰ ভিতৰত পূব অসম ত্যাগৰ সকিয়নি। দৈনিক অসম কাকতে লাচিত সেনাই দলৰ মুখ্য সচিব শৃংখল চলিহাক 8 ছেপ্টেম্বৰলৈ বিশ্ৰাম দিয়াৰ বাতৰি প্ৰকাশ কৰিছে। দুৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱাৰ লগতে 20% বোনাছ লাভ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে প্রকাশ কৰিছে। নেঘেৰিবিলত কালি 146টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰাৰ লগতে 50 হেক্টৰ ভূমি মুকলি কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগৰি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তি মৰ্মে 4,000 কোটি টকাৰ বিশেষ উন্নয়ন পেকেজত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি দেশৰ মুঠ 46টা প্ৰকল্প অসুৰক্ষিত আৰু বিপদজনক বুলি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়কৰ প্ৰকাশ। উৰিয়ামঘাটৰ উচ্ছেদৰ পৰৱৰ্তী পদক্ষেপ হিচাপে সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত গুৱাহাটীত আজি সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠান। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ ইৰ এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড FCৰ শ্বিলং লাজঙক 2-1 ব্যৱধানত পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।